Ea, akakhpani. Batri kusu, Monjit Gogoi, eta pradhan batri homu hol. প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি কুয়েটৰ যুৱৰাজৰ সৈতে টেলিফোনেৰে কথা পাতি দেশখনৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা উলংঘন কৰাৰ বিষয়টোত গৰিহণা দিছে। শ্রীলঙ্কাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰ দিশানায়কে ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণভাৱে মধ্য পৰিসৰ সংঘাত সমাপ্ত কৰাৰ বাবে আহ্বান জনাইছে। বিজেপিয়ে সমাগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ওড়িশাৰ পৰা দুগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সমগ্ৰ দেশতেই আজি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হৈছে আৰু টি-20 বিশ্বকাপ ক্রিকেট প্রতিযোগিতার আজি কলকাতাৰ ইডেন গার্ডেনছত হবলগীয়া প্রথমখন সেমি ফাইনেলত দক্ষিণ আফ্রিকা নিউজিলেণ্ডৰ মুখামুখি হ'ব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কালি কুয়েটৰ যুৱৰাজ শেখ সাবাহ অল খালেদ অল হামাদ অল মুবাৰক অল সাবাহৰ সৈতে টেলিফোনেৰে কথা পাতে আৰু কুয়েটৰ সার্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা উলংঘা কৰাৰ বিষয়টোত গৰিহণা দিয়ে। তেওঁ কয় যে এই জটিল সময়ত ভাৰত দেশখনৰ সৈতে সহযোগিতাৰে থিয় দি আছে। এই বাৰ্তালাপৰ সময়ত শ্ৰীমোদীয়ে আঞ্চলিক শান্তি আৰু স্থিৰতা পুনৰ ঘূৰাই অনাৰ বাবে আলোচনা আৰু কূটনীতিৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কুৱেটত থকা ভাৰতীয় লোকসকলৰ সুৰক্ষাৰ বাবে দেশখনৰ নেতৃত্বৰ অবিৰত সহায় সহযোগিতাৰ শলাগ লয়। প্ৰধানমন্ত্ৰীয়ে লগতে কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ অল থানিৰ সৈতেও বাৰ্তালাপ কৰে আৰু কাটাৰৰ সৈতে ভাৰতৰ শক্তিশালী সংহতিৰ কথা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই আলোচনাৰ মাধ্যমেৰে অঞ্চলটোলৈ শান্তি আৰু স্থিৰতা পুনৰ ঘূৰাই অনাত তাৎক্ষণিক প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পাছত শ্ৰীমোদীয়ে ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে কথা পাতি পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। শ্ৰীমোদীয়ে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি ওমানৰ সহায় সহযোগিতাৰো শলাগ লয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰ দিশানায়কে ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণভাৱে মধ্য পৰিসৰ সংঘাত সমাপ্ত কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ এইবুলিও সকীয়াই দিছে যে দীৰ্ঘদিনলৈ এই সংঘাত অব্যাহত থাকিলে ই শ্ৰীলংকাকে ধৰি গোলকীয় আৰু আঞ্চলিক অৰ্থনীতিত বাৰুকৈ প্ৰভাৱ পেলাব। সংসদত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে তেল আৰু গেছ যোগানৰ ব্যাঘাতে পৰ্যটন জাহাজ আৰু বিমান আদি বিভিন্ন খণ্ডত বিদেশত কাম কৰি থকা শ্ৰীলংকাৰ নাগৰিকসকলকো প্ৰভাৱিত কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৰ্তমানলৈকে ইন্ধনৰ সংৰক্ষণ পৰ্যাপ্ত হৈ আছে। তেওঁ লগতে এই সংঘাতৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো ধৰণৰ প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ বাবে চৰকাৰ, সংসদ আৰু জনসাধাৰণক সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনাইছে। বিজেপিয়ে সমাগত ৰাজ্যসভা নিৰ্বাচনৰ বাবে ওড়িশাৰ পৰা দুগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি মনমোহন সামল আৰু প্ৰাক্তন সাংসদ সুজিত কুমাৰক ওড়িশাৰ পৰা দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। ৰাজ্যসভাৰ 4খন আসনৰ বাবে অহা 16 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব। 5 মাৰ্চ হৈছে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। 6 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন 9 মাৰ্চ ধাৰ্য কৰা হৈছে। 16 মাৰ্চৰ পুৱা 9 বজাৰ পৰা 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু সেইদিনাই ভোটগণনাও কৰা হ'ব। ইয়াৰ পূৰ্বে বিজু জনতা দল বিজেডিয়ে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেডিৰ সভাপতি নবীন নাটনায়কে সন্তৃপ্তা মিশ্ৰ আৰু ডঃ দত্তেশ্বৰ হোতাক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে জানিবলৈ দিয়া অনুসৰি পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা সংঘাতৰ মাজতেই উপসাগৰীয় অঞ্চলৰ মাজেৰে যাত্ৰা কৰা সকলো সামুদ্ৰিক বাণিজ্য, বিশেষকৈ শক্তিৰ বাবে আমেৰিকা চৰকাৰে বীমা আৰু বিত্তীয় সুৰক্ষাৰ নিশ্চয়তা প্ৰদানৰ বাবে আগবাঢ়িছে। ট্ৰাম্পে সামাজিক মাধ্যম ট্ৰুথ ছ'চিয়েলৰ এটা পোষ্টত সদৰি কৰে যে তেওঁ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিত্ত নিগম নামৰ চৰকাৰী সংস্থাটোক এই অঞ্চলৰ তেল পৰিবাহী টেংকাৰ আৰু বাণিজ্যিক জাহাজসমূহক অতি যুক্তিসংগত মূল্যত ৰাজনৈতিক সংকটৰ বীমা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। ট্ৰাম্পে লগতে জনাইছে যে প্ৰয়োজনত আমেৰিকাৰ নৌসেনাই হৰ্মুজ প্ৰণালীৰ মাজেৰে বাণিজ্যিক জাহাজসমূহক নিৰাপত্তা প্ৰদান কৰিব। কালি ইৰাণে 5খন জাহাজ আক্ৰমণ কৰি পাৰ হ'বলৈ চেষ্টা কৰা আন যিকোনো জাহাজক আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ পাছতে চতুৰ্থ দিনৰ বাবে হৰ্মুজেৰে পৰিবহণ ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে পাৰ্চি উপসাগৰত থকা সাগৰৰ সংকীৰ্ণ এই খণ্ডটো বিশ্ব বাণিজ্যৰ বাবে অতি প্ৰয়োজনীয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে যুদ্ধত সমৰ্থন নজনোৱাৰ বাবে স্পেইনৰ সৈতে বাণিজ্য বন্ধ কৰাৰ হুংকাৰ দিছে। স্পেইনৰ বৈদেশিক মন্ত্ৰী জোছে মেনুৱেল আলভাৰেছে ৰাষ্ট্ৰসংঘৰ চনদত অন্তৰ্ভুক্ত নোহোৱা কোনো আক্ৰমণত আমেৰিকাক দক্ষিণ স্পেইনৰ ঘাটিসমূহ ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব বুলি কোৱাৰ এদিন পিছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। স্পেইন ইউৰোপীয় সংঘৰ অধীনত থকাৰ পৰিপ্ৰেক্ষিতত ট্ৰাম্পে স্পেইনৰ সৈতে বাণিজ্য কেনেকৈ বিচ্ছিন্ন কৰিব সেয়া অৱশ্যে স্পষ্ট নহয়। ইউৰোপীয় সংঘই 27খন সদস্য দেশৰ হৈ বাণিজ্যিক চুক্তিৰ আলোচনা কৰে। স্পেইনে নিজৰ স্থিতি ৰক্ষা কৰি কয় যে তেওঁলোকে নাটোৰ মূল সদস্য, নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে আৰু ইউৰোপীয় ভূখণ্ডৰ প্ৰতিৰক্ষাত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। খন্তেক বাণিজ্যিক বিৰতি।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077-ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
হেৰা, তুমি কত আছা? গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়। ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ঈশ্বৰ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077-ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশতেই আজি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হৈছে। সমাজৰ সকলো শ্ৰেণীয়ে অতি উৎসাহেৰে উদযাপন কৰা ফাকুৱা উৎসৱে সমতা আৰু ভাতৃত্ববোধৰ বাৰ্তা দিয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ফাকুৱা উপলক্ষে দেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিয়ে কয় যে ফাকুৱা হৈছে সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰা আনন্দ আৰু উদযাপনৰ উৎসৱ। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে এই উৎসৱে সমাজত প্ৰেম আৰু আশাৰ বাৰ্তা কঢ়িয়াই আনে আৰু সামাজিক সংহতিৰ মনোভাৱ সুদৃঢ় কৰে। তেওঁ এই উৎসৱক বৈচিত্ৰৰ একতাৰ প্ৰতীক বুলি অভিহিত কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ফাকুৱা উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱত ভাৰতৰ চহকী সংস্কৃতি, পৰম্পৰা আৰু ভাতৃত্ববোধৰ প্ৰতিফলন ঘটে। ৰাষ্ট্ৰীয় ৰাজধানী হোলী উপলক্ষে দিল্লী যান বাহন আৰক্ষীয়ে সুকলমে যান বাহন ব্যৱস্থাপনা নিশ্চিত কৰাৰ বাবে বিশদ ব্যৱস্থা গ্ৰহণ কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত অতিৰিক্ত আৰক্ষী আয়ুক্ত দীনেশ কুমাৰ গুপ্তাই কয় যে পুৱাৰ পৰা সন্ধিয়ালৈকে দিল্লীৰ প্ৰায় 134টা মূল স্থানত আৰক্ষী জোৱান মোতায়েন কৰা হ'ব। তেওঁ কয় যে স্থানীয় আৰক্ষীৰ সমন্বয়ত 79টা স্থানত এলকোমিটাৰীৰে সজ্জিত দলসমূহে সুৰাপায়ী চালকবিৰোধী অভিযান চলাব। গুপ্তাই লগতে কয় যে ভুল দিশেৰে বাহন চলালে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে পশ্চিম এছিয়া অঞ্চলত 5 আৰু 6 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পিছুৱাই দিছে। পৰীক্ষাসমূহৰ সংশোধিত তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। 7 মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা সন্দৰ্ভত বৃহস্পতিবাৰৰ ভিতৰত পৰিস্থিতি পুনৰীক্ষণ কৰি সিদ্ধান্ত লোৱা হ'ব বুলিও পৰিষদে উল্লেখ কৰিছে। টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি কলকাতাৰ ইডেন গাৰ্ডেন্সত হ'বলগীয়া প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত কাইলৈ মুম্বাইত ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অহা 8 মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। বাৰ্মিংহামত কালিৰে পৰা অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত ভাৰতৰ লক্ষ্য সেনে যোৱাবাৰৰ বিজয়ী তথা বিশ্বৰ 1 নম্বৰ খেলুৱৈ চীনৰ চি ইউকিক 23-21, 19-21, 21-17 গেমত পৰাজিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কুৱেইটৰ যুৱৰাজৰ সৈতে টেলিফোনেৰে কথা পাতি দেশখনৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা উলংঘা কৰাৰ বিষয়টোত গৰিহণা দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰ দিশানায়কে ক্ষিপ্ৰ আৰু শান্তিপূৰ্ণভাৱে মধ্যপ্ৰাচ্যৰ সংঘাত সমাপ্ত কৰাৰ বাবে আহ্বান জনাইছে। সমগ্ৰ দেশতে আজি ৰঙৰ উৎসৱ ফাকুৱা উদযাপন কৰা হৈছে আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত আজি দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ মুখামুখি হ'ব। এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি শুনিবলৈ পাব পুৱা 7:55 মিনিটত।